تسبح له السماوات السبع والأرض ومن فيهن وإن من شيء إلا يسبح بحمده ولكن لا تفقهون تسبيحهم إنه كان حليما غفورا.
خطوخن أكاه أرو بيتيبي লগতে ইয়াৰ মাজত যি যি আছে সেই সকলো তেওঁৰ এই পবিত্ৰতা আৰু মহিমা ঘোষণা কৰে। আৰু এনে কোনো বস্তু নাই যিটোৱে তেওঁৰ প্ৰশংসা সহকাৰে পবিত্ৰতা আৰু মহিমা ঘোষণা নকৰে। কিন্তু সিহঁতৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰা বিষয়টো তোমালোকে বুজি নোপোৱা। নিশ্চয় তেওঁ সহনশীল ক্ষমাপ্ৰায়ণ।